এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ডলি দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, আজিৰে পৰা তিনিদিনীয়াকৈ সংসদৰ বিশেষ অধিৱেশন, নাৰী শক্তি বণ্টন অধিনিয়মৰ সাংবিধানিক সংশোধনীত বিশেষ গুৰুত্ব, সাদিনীয়া বহাগ বিহুৰ আজি গোসাঁই বিহু, ছগ্ৰা মিছাৱা আৰু ইবাকু বিচুৰ দৰে বিভিন্ন বসন্তকালীন উৎসৱৰো আয়োজন, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু পঞ্জাব কিংছ মুখামুখি। আজিৰে পৰা তিনিদিনীয়াকৈ সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হৈছে। বাজেট অধিৱেশনৰ সময়সীমা বৃদ্ধি কৰি এই তিনিদিনীয়া বিশেষ সত্ৰৰ আয়োজন কৰা হৈছে। পৰহিলৈ সামৰণি পৰিবলগীয়া এই অধিৱেশনৰ সময়ছোৱাত নাৰী শক্তি বন্দন অধিনিয়মৰ সাংবিধানিক সংশোধনী সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব। 2023 চনত গৃহীত এই বিধেয়কখনে লোকসভা আৰু ৰাজ্য বিধানসভাসমূহত মহিলাৰ বাবে 33% সংৰক্ষণৰ প্ৰস্তাৱ দিছে। এই অধিৱেশনত উত্থাপন কৰিবলগীয়া সংশোধনী বিধেয়ক কেইখন হৈছে, সংবিধানৰ 131 নম্বৰ সংশোধনী বিধেয়ক 2026, কেন্দ্ৰীয়শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক আৰু সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ বিধেয়ক 2026। সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ বিধেয়কখন গৃহীত হলে লোকসভাত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ পৰা আসনৰ সংখ্যা বৃদ্ধি পাব। সংসদৰ এই বিশেষ সত্ৰ 2029 চনৰ সংসদীয় নিৰ্বাচনৰ পূৰ্বে আৰু লোকসভাত সদস্য সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে মহিলাৰ বাবে আসন সংৰক্ষণ আইন বলবৎ হোৱাটো নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছুদিন পূৰ্বে সদনৰ নেতাসকলক এই সংশোধনী বিধেয়ককেইখন গৃহীত কৰাৰ বাবে এই বিশেষ সত্ৰত উপস্থিত থাকিবলৈ আহ্বান জনাইছিল। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে মহিলাৰ বাবে আসন সংৰক্ষণ বিধেয়কে প্ৰতিখন ৰাজ্য, সম্প্ৰদায় আৰু অঞ্চলৰ অভিলাষ পূৰণ কৰিব বুলি নিশ্চিত কৰিছে। বিজেপিৰ লগতে জে ডি ইউ, এল জে পি আৰ আৰু কংগ্ৰেছে তেওঁলোকৰ সাংসদসকলক এই অধিৱেশনৰ সময়ত দুয়োখন সদনতে উপস্থিত থাকিবলৈ 3-লাইন হুইপ জাৰি কৰিছে। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয় যে দলটোৱে মহিলাৰ আসন সংৰক্ষণ বিধেয়কৰ সমৰ্থন জনাইছে যদিও এই বিধেয়কখন কেনেদৰে উত্থাপন কৰা হ'ব এই সন্দৰ্ভত সন্দেহ আছে বুলি ব্যক্ত কৰিছে। বিধেয়কখন ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত হ'ব পাৰে বুলি তেওঁ মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আজি আৰম্ভ হোৱা সংসদৰ বিশেষ অধিৱেশনৰ জৰিয়তে দেশে মহিলাৰ সবলীকৰণৰ দিশে ঐতিহাসিক পদক্ষেপ ল'বলৈ সাজু হৈছে। সামাজিক মাধ্যমযোগে সংস্কৃতৰ এফাকী হিতোপদেশ শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ মাতৃ ভগ্নীসকলৰ প্ৰতি সন্মান, ৰাষ্ট্ৰৰ প্ৰতি সন্মান আৰু দেশ এই মনোভাৱেৰে এই দিশত দৃঢ়তাৰে অগ্ৰসৰ হৈছে। তিৱা জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ ছগ্ৰা মিছাৱা আৰু দেউৰীসকলৰ ইবাকু বিচু কালিৰে পৰা পালন কৰা হৈছে। চ'ত বহাগৰ সংক্ৰান্তিৰ পাছৰটোৰ বুধবাৰৰ পৰা জনগোষ্ঠী দুটাই পৰম্পৰাগতভাৱে এই বসন্তকালীন উৎসৱ পালন কৰে। ছগ্ৰা মিছাৱা তিৱাসকলৰ কৃষিভিত্তিক উৎসৱ। ইয়াত ছগ্ৰা মানে সকলো, মিছাৱা হৈছে সামূহিক নৃত্য। কৃষিকাৰ্য আৰম্ভ কৰাৰ আগেয়ে জনগোষ্ঠীটোৱে আই বহুমতীৰ আশীৰ্বাদ কামনা কৰি এই উৎসৱ পালন কৰে। জনগোষ্ঠীটোৰ বিভিন্ন গাঁৱত ইয়াৰ পালন ৰীতিৰ কিঞ্চিত ভিন্নতা দেখা যায়। ইফালে দেউৰীসকলৰ বসন্তকালীন উৎসৱ ইবাকু বিচু কালিৰে পৰা 7-দিনীয়াকৈ পালন কৰা হৈছে। দেওঘৰত কালি এই উপলক্ষে বিশেষ উপাসনা কৰা হয়। উপাস্য দেৱতা কুণ্ডিমামা, পিছাদেমা, পিছাচী ডেমাচীকে ধৰি বিভিন্ন উপাস্য দেৱ দেৱীসকললৈ উচৰ্গা আগবঢ়াই ডেকা গাভৰুসকলে সামাজিক স্থানত লোকনৃত্য গীতৰ পৰিৱেশন কৰে। 7-দিনীয়া বিচু পালনৰ পাছত শেষৰ দিনটোত বিচু উৰুৱাবা পালন কৰি এই উৎসৱৰ সামৰণি মৰা হ'ব। বড়ো জনগোষ্ঠীৰ লোকসকলে চ'ত বহাগৰ সংক্ৰান্তিৰ পৰা পালন কৰা বৈশাগু উপলক্ষে কালি বাথৌ মন্দিৰত প্ৰাৰ্থনা জনায়। বড়ো ডেকাসকলে কান্ধত খাম, হাতত চিফুং, চেৰজা তুলি লৈ গঞাৰ ঘৰে ঘৰে গৈ বৈশাগু উৎসৱৰ গান গায়। তামোলপুৰ জিলা সদনত নিখিল বড়ো ছাত্ৰ সন্থাৰ তামোলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত কালি উলহ মালহেৰে ৰংজালী বৈশাগু উদযাপন কৰা হয়। বড়ো জনগোষ্ঠীৰ চহকী পৰম্পৰা অনুসৰি এই পবিত্ৰ দিনটোত কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা আশীষ গ্ৰহণ কৰাৰ লগতে পৰস্পৰৰ মাজত সমন্বয়ৰ বাৰ্তা বিলোৱাৰ প্ৰচেষ্টা হাতত লোৱা হয়। কোকৰাঝাৰ জিলাৰ বাগানশালীৰ বাথৌ থানশালীতো কালি ৰংজালী বৈশাগু উপলক্ষে বাথৌ আৰোজ অনুষ্ঠিত কৰা হয়। ভক্তসকলে বড়ো সম্প্ৰদায়ৰ আৰাধ্য দেৱতা বাথৌ বাউৰেৰ বেদীত প্ৰাৰ্থনা কৰি বিশ্ব শান্তি, সমৃদ্ধি আৰু সমাগত বছৰটোৰ বাবে আশীৰ্বাদ বিচাৰে। বাক্সা জিলাতো সদৰ মুছলপুৰ, মহকুমা সদৰ শালবাৰী, অঞ্চলী, জালাহ, শিমলা, বৰমা, হাউদৰ পিঠা, আনন্দবজাৰ, বাঁহবাৰী আদি বিভিন্ন ঠাইত বৈশাগু উৎসৱৰ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা জিলাৰ ৰংডুবা গাঁৱৰ বড়ো জনগোষ্ঠীৰ লোকসকলে বৈশাগু উৎসৱ পালনৰ বাবে সাজু হৈছে। গাঁওখনত অহা 11 আৰু 12 বহাগত ৰংজালী বৈশাগু উৎসৱ পালন কৰা হ'ব। ইয়াৰ বাবে প্ৰতিদিনে বাগৰুম্বা নৃত্যৰ অনুশীলন চলি আছে। আনহাতে কোচ ৰাজবংশীসকলেও তেওঁলোকৰ জাতীয় উৎসৱ বিহুৱা চ'ত বহাগৰ সংক্ৰান্তিৰ পৰা উদযাপন কৰিছে। এই উপলক্ষে কোকৰাঝাৰ, গোৱালপাৰা, ধুবুৰী আৰু দাঁতিকাষৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ অঞ্চলতো জনগোষ্ঠীটোৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। আকাশবাণী গুৱাহাটীৰ পৰা। সাদিনীয়া বহাগ বিহুৰ তৃতীয় দিনটো আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোসা বিহু হিচাপে পালন কৰা হৈছে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত জনসাধাৰণৰ সমাগম হৈছে। বিভিন্ন সত্ৰ নামঘৰত আজি নাম প্ৰসংগ, মন্দিৰসমূহত পূজা অৰ্চনাকে ধৰি ভালেমান কাৰ্যসূচী লোৱা হৈছে। বছৰটোৰ বাবে নিজৰ লগতে আপোনজনৰ মংগল কামনাৰে ৰাইজে আজি নেদেখাজনৰ ওচৰত আশীষ লৈছে। মাজুলীৰ সত্ৰসমূহতো আজি পুৱাৰে পৰা গোসা বিহু পালন কৰা হৈছে। ভকত বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে সত্ৰ প্ৰাংগণ মুখৰ হৈ উঠিছে। বছৰটো কুশলে যোৱাৰ কামনাৰে দূৰ দূৰণিৰ বহু লোকে আহি সত্ৰত আশীষ বিচাৰি সেৱা জনাইছে। ইফালে ৰাজ্যজুৰি বহাগ বিহুৰ আনন্দ উৎসাহ অব্যাহত আছে। উজনিৰ পৰা নামনিলৈ গাঁৱে ভূঞে, চহৰে নগৰে ঢোল, পেপাৰ শব্দ আৰু নাচনী নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহু কাৰ্যসূচী অনুষ্ঠিত হৈছে। ভৰলুমুখ, চানমাৰী, গণেশগুৰি, নুনমাটি, বশিষ্ঠ চাৰিআলিকে ধৰি বিভিন্ন ঠাইত মঞ্চ বিহুৰ আকৰ্ষণীয় অনুষ্ঠান উপভোগ কৰিবলৈ অগণন লোকে ভিৰ কৰিছে। বিহুৰ সৈতে সংগতি ৰাখি ঠায়ে ঠায়ে বিহু নাচ গান, হুঁচৰি, জেং বিহু, ঢোলবাদন আৰু অন্যান্য সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ নগৰৰ বৰদিন খেলপথাৰত আজি ত্ৰয়োদশ বাৰ্ষিক মুকলি বিহুৰ আয়োজন কৰা হৈছে। বিহুৰ পুৰণি পৰম্পৰা শ্ৰদ্ধা জনোৱাৰ লগতে নতুন প্ৰজন্মক এই পৰম্পৰাসমূহৰ সৈতে চিনাকি কৰাই দিয়াৰ বাবে এই বিহুৰ আয়োজন কৰা হৈছে। আজি দিনৰ 10 বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ পাছত জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিয়লি 3 বজাত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষি সংস্কৃতিৰ প্ৰদৰ্শনৰ লগতে কেইবাটাও হুঁচৰি দল আৰু গাভৰু বিহু দলে নাচ পৰিৱেশন কৰিব। বিশিষ্ট শিক্ষাবিদ, লোক সংস্কৃতিৰ গৱেষক ডঃ অনিল শইকীয়াই সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব। এই অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব। সন্ধিয়া স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব। বাক্সা জিলাৰ জালাহ ৰঙালী বিহু সন্মিলনৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। কালি পহিলা বহাগৰ সন্ধিয়া অনুষ্ঠিত মুকলি বিহুত বহু লোকৰ সমাগম হয়। জিলাখনৰ ঘোঁৰামৰাত বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত চতুৰ্দশ ৰঙালী বিহু উদযাপনৰ কালি নিশা সামৰণি পৰে। গোৱালপাৰা জিলাৰ ৰাভা জনগোষ্ঠী বসতি প্ৰধান অঞ্চলসমূহতো উলহ মালহেৰে ৰঙালী বিহু পালন কৰা হৈছে। আগিয়াৰ ৰামপুৰৰ পহিলা বহাগ উদযাপন সমিতিয়ে দুদিনীয়াকৈ কাৰ্যসূচীৰে বিহু পালন কৰিছে। ৰামপুৰৰ বিহুৰ মুখ্য আকৰ্ষণ হ'ল লেৱা টনা প্ৰতিযোগিতা। পাহাৰীয়া ঠাইৰ এইবিধ বিশেষ গছৰ লতাৰে এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। অঞ্চলটোৰ 10-15খন গাঁৱৰ পুৰুষ মহিলাই অংশগ্ৰহণ কৰা প্ৰতিযোগিতা চাবলৈ সহস্ৰাধিক লোকৰ সমাগম হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে যোৱা নিশা বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 5 উইকেটত পৰাস্ত কৰে। খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰি আটাইকেইটা উইকেট হেৰুৱাই 146 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ মিছেল মাৰ্চে সৰ্বাধিক 40 ৰাণ কৰে। বাংগালুৰুৰ ৰাশিক ছালামদৰে 4টা আৰু ভুৱনেশ্বৰ কুমাৰে 3টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে 15 অভাৰ আৰু 1টা বলতে 5 উইকেটৰ বিনিময়ত বিজয় লক্ষ্য অতিক্ৰম কৰে। অপেনাৰ বিৰাট কোহলীয়ে 49 ৰাণৰ বৰঙণি আগবঢ়ায়। লক্ষ্ণৌৰ প্ৰিন্স যাদৱে 3টা আৰু আৱেশ খানে 2টা উইকেট লাভ কৰে। বাংগালুৰুৰ জছ হেজেলউডক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। মৰিগাঁও জিলাৰ জাগীৰোডৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা এখন নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত কমেও 40গৰাকী যাত্ৰী আহত হয়। আহতসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। উজনি অসমৰ পৰা গুৱাহাটী অভিমুখী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই জাগীৰোডৰ উৰণ সেতুৰ ওপৰত বাগৰি পৰাৰ ফলত ঘটনাটো সংঘটিত হয়। আজিৰে পৰা 3দিনীয়াকৈ সংসদৰ বিশেষ অধিৱেশন, নাৰী শক্তি বন্ধন অধিনিয়মৰ সাংবিধানিক সংশোধনীত বিশেষ গুৰুত্ব, সাদিনীয়া বহাগ বিহুৰ আজি গোসাই বিহু, ছগ্ৰা, মিছাৱা আৰু ইবাকু বিচুৰ দৰে বিভিন্ন বসন্তকালীন উৎসৱৰ আয়োজন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু পঞ্জাব কিংছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।